ঘাটি আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী বাছনি মনোনয়ন দাখিলকে ধৰি তৎপৰতা অব্যাহত, কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান, বিধানসভা নিৰ্বাচন নিকা আৰু স্বচ্ছতাৰে পৰিচালনা কৰাৰ লক্ষ্যৰে বিভিন্ন জিলাত জিলা আয়ুক্তৰ কাৰ্যালয়ত EVM আৰু VVPATসমূহৰ ৰেণ্ডমাইজেচন সম্পন্ন আৰু নিৰ্বাচন আয়োগে ৰাজ্যত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে নিয়োগ কৰা কেইবাগৰাকীও পৰ্যবেক্ষক সংশ্লিষ্ট জিলাত উপস্থিত। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থী বাছনি, প্ৰচাৰ, মনোনয়ন দাখিলকে ধৰি তৎপৰতা অব্যাহত ৰাখিছে। ইয়াৰ লগতে কেইবাগৰাকীও প্ৰাৰ্থীয়ে অন্য ৰাজনৈতিক দলত আনুষ্ঠানিকভাৱে যোগ দিছে। শাসনাধিষ্ঠিত বিজেপিয়ে আজি নিশা বা কাইলৈৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰিছে। নতুন দিল্লীত বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ শৰ্মাই কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি আজিৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি প্ৰকাশ কৰিছে। ইপিনে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ডঃ হিমন্ত বিশ্ব শৰ্মা, পবিত্ৰ মাৰ্ঘেৰিটা আৰু কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত শ্ৰীবৰদলৈয়ে দলটোত যোগ দিয়ে। কালি সাংসদগৰাকীয়ে দল ত্যাগৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছিল। নেতাগৰাকীৰ দল ত্যাগ দুৰ্ভাগ্যজনক যদিও ইয়াৰ ফলত দলৰ নিৰ্বাচনী কাম কাজ কোনো কাৰণতে ক্ষতিগ্ৰস্ত বা প্ৰভাৱান্বিত নহয় বুলি দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰে।
প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সিদ্ধান্ত আমি সকলোৱে দুৰ্ভাগ্যজনক হিচাপে গ্ৰহণ কৰিছো। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে তেওঁক লোকসভা টিকেট প্ৰদান কৰিলে, আহা বিধানসভা নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। যদি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে চাবলৈ বিচাৰে, সেয়া হ'ল তেখেতৰ ব্যক্তিগত সিদ্ধান্ত। আৰু আমি বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত অসমৰ জনসাধাৰণ মূল যে তেওঁলোকৰ দাবী, সেই দাবীৰ লগত সমৰ্থন জনাই আমি নিজৰ দলৰ কামখিনি আগুৱাই লৈ যামগৈ। আজি আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক হ'ব। যোৱাকালি মই আমাৰ ফালৰ পৰা যিখিনি পৰামৰ্শ দিব লাগিছিল দি আহিলো। হ'ব পাৰে আজি ৰাতি ভাগত আপোনালোকে আমাৰ কংগ্ৰেছ দলৰ তৃতীয় প্ৰাৰ্থী তালিকা দেখা পাব।
ইপিনে মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ শৰ্মাই সাংসদগৰাকীক দলটোলৈ আদৰণি জনাইছে।
প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ দলত কিবা এটা পাব অহা নাই, তেওঁ কিবা এটা টেগ কৰি আহিছে। কাৰণ তেওঁ আজি নগাঁও লোকসভাৰ এজন চিটিং MP আৰু 3.5 বছৰ তেওঁৰ কাৰ্যকাল আছে, অলপ বেছিয়ে আছে। গতিকে তেওঁ কিবা এটা টেগ কৰি আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে। সেইকাৰণে মই ভাবো যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে। কাৰণ মই বাৰে বাৰে কৈছো, তেওঁ বিজেপিত একো লব অহা নাই, তেওঁ কিবা এটা টেগ কৰি বিজেপিত আহিছে।
কংগ্ৰেছ দলে এতিয়ালৈ দুখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৱে অসম জাতীয় পৰিষদ, CPIM, APHLC আৰু CPIML দলৰ লগত মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। অসম জাতীয় পৰিষদ দলে 8টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। AIUDF দলে এতিয়ালৈ 21টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। একেদৰে UPPL দলে 7টা সমষ্টিৰ বাবে আৰু CPIM দলে 2টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। আম আদমী পাৰ্টীয়ে 14টা সমষ্টিৰ বাবে আৰু ৰাইজৰ দলে 11টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। BPF দলে পৰহিলৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি BTCৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে। ইপিনে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন সংগ্ৰহ কৰাৰ লগতে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া খোৱাং সমষ্টিৰ পৰা আজি প্ৰচাৰ আৰম্ভ কৰিব। বৰপেটা জিলাৰ 4টা বিধানসভা সমষ্টিৰ ভিতৰত মন্দিয়া সমষ্টিৰ বাবে আজি প্ৰথমখন মনোনয়ন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে দাখিল কৰে। সমাগত বিধানসভা নিৰ্বাচন নিকা আৰু স্বচ্ছতাৰে পৰিচালনা কৰাৰ লক্ষ্যৰে আজি বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত EVM আৰু VVPAT যন্ত্ৰসমূহৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ৰোহন কুমাৰ জিয়াৰ তত্বাৱধানত অনুষ্ঠিত এই প্ৰক্ৰিয়াত জিলা আয়ুক্তগৰাকীয়ে কয় যে শৃংখলাবদ্ধ, মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে দায়বদ্ধ। এই প্ৰক্ৰিয়াত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত আদিৰ লগতে স্বীকৃত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। ভোটগ্ৰহণ সঁজুলি বাছনিৰ ক্ষেত্ৰত এনে কাৰিকৰী পদ্ধতিৰ প্ৰয়োগে নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতাক অধিক শক্তিশালী কৰি তুলিছে বুলিও জিলা আয়ুক্ত শ্ৰী ঝাই মন্তব্য কৰে। নগাঁও জিলাতো আজি জিলাখনৰ অন্তৰ্গত 7টাকৈ বিধানসভা সমষ্টিত সমাগত নিৰ্বাচন প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ই ভি এম আৰু ভি ভি পেটসমূহৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন সফলতাৰে সম্পন্ন হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই প্ৰক্ৰিয়াত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থকাৰ লগতে স্বীকৃত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ইয়াৰ লগতে নিৰ্বাচন বিষয়া শেখৰণ ফুকন আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত তেজস অগ্নিহোত্ৰী তথা নিৰ্বাচন কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নিৰ্বাচন আয়োগে ৰাজ্যখনত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে নিয়োগ কৰা কেইবাগৰাকীও পৰ্যবেক্ষক আজি সংশ্লিষ্ট জিলাত উপস্থিত হৈছে। বজালী জিলাৰ দুটা সমষ্টিৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া এছ গণেশ আজি জিলাখনত উপস্থিত হয়। সমষ্টি দুটাৰ বাবে ব্যয় পৰ্যবেক্ষকৰূপে নিয়োগ কৰা ভাৰতীয় ৰাজহ সেৱা বিষয়া ধীৰেন্দ্ৰ কুমাৰো আজি বজালীত উপস্থিত হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত আসন্ন নিৰ্বাচনৰ বাবে 136গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। ইয়াৰে 51গৰাকী সাধাৰণ, 50গৰাকী ব্যয় আৰু 35গৰাকী আৰক্ষী পৰ্যবেক্ষক। এই পৰ্যবেক্ষকসকলে নিৰ্বাচন বিষয়ক ওজৰ আপত্তি দাখিলৰ বাবে প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু ৰাইজৰ প্ৰতিনিধিৰ সাক্ষাতৰ বাবে সময় নিৰ্দিষ্ট কৰি দিব। নিৰ্বাচন আয়োগে লগতে ৰাজনৈতিক দল, বিষয়া আৰু মন্ত্ৰীসকললৈও বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি মন্ত্ৰীসকলক চৰকাৰী কৰ্তব্যৰ সৈতে নিৰ্বাচনী প্ৰচাৰক একাকাৰ নকৰিবলৈ তথা নিৰ্বাচনী প্ৰচাৰত চৰকাৰী যন্ত্ৰ, ব্যক্তি বা পৰিবহণ ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে চৰকাৰী বিষয়াসকলক নিৰ্বাচনী আদৰ্শ আৰু নিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ তথা ৰাজনৈতিক দলসমূহক সভা সমদলৰ বিষয়ে আগতীয়াকৈ আৰক্ষীক অৱগত কৰিবলৈ আৰু নিষেধাজ্ঞাসমূহ মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। সমাগত বিধানসভা নিৰ্বাচন স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা প্ৰশাসনে আৰক্ষীৰ সহযোগত তৎপৰতা অব্যাহত ৰাখিছে। ইয়াৰে অংশ হিচাপে আজি দক্ষিণ শালমাৰা, মানকাছৰ জিলাত আৰক্ষীয়ে আজি ফ্লেগমাৰ্চ কাৰ্যসূচী ৰূপায়িত কৰে। জিলাৰ সদৰ হাতছিঙিমাৰীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই কাৰ্যসূচীত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে অংশগ্ৰহণ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ লগতে বিভিন্ন থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে। এই কাৰ্যসূচীত অসম আৰক্ষীৰ উপৰিও সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে অংশগ্ৰহণ কৰে। জনসাধাৰণৰ মাজত নিৰাপত্তা আৰু আস্থাৰ বাৰ্তা প্ৰেৰণ কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। ইয়াৰ জৰিয়তে ভোটদাতাসকলক নিৰ্ভয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনোৱা হৈছে। ৰাজ্যত নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ নিগমে অবৈধভাৱে লগোৱা বিজ্ঞাপনৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত অভিযান চলাইছে। পৌৰ নিগমৰ দলে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা হৰ্ডিং, বেনাৰ, ছাইনবোৰ্ড, পষ্টাৰ আদি মহানগৰীৰ বিভিন্ন পথৰ পৰা ইতিমধ্যে আঁতৰাই পেলোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে সকলোকে নিৰ্বাচনী আচৰণবিধি তথা ব্যৱস্থাসমূহ মানি চলিবলৈ আহান জনাইছে। ইয়াৰ অন্যথা জৰিমনা বিহা হ'ব বুলিও নিগমৰ সূত্ৰই সকীয়াই দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী বাছনি, মনোনয়ন দাখিলকে ধৰি তৎপৰতা অব্যাহত। কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান। বিধানসভা নিৰ্বাচন নিকা আৰু স্বচ্ছভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে বিভিন্ন জিলাত জিলা আয়ুক্তৰ কাৰ্যালয়ত ই ভি এম আৰু ভি ভি পেটসমূহৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন। আৰু নিৰ্বাচন আয়োগে ৰাজ্যত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে নিয়োগ কৰা কেইবাগৰাকীও পৰ্যবেক্ষক সংশ্লিষ্ট জিলাসমূহত উপস্থিত। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।